আটাইছ ছবি খ্ৰীষ্টীয় পৰিয়াল। এই পৰিয়াললৈ চাওক, যিসকলে ঈশ্বৰৰ পথত চলিছে। মানুহজনে তেওঁৰ পত্নীক প্ৰেম কৰে আৰু পত্নীও তেওঁৰ স্বামীক সন্মান কৰে। ইয়াকে ঈশ্বৰৰ বাক্যত ঈশ্বৰে আদেশ দিছে। তেওঁলোকে ইজনে সিজনক সহায় কৰে, শিক্ষা দিয়ে, তেওঁলোকৰ ল'ৰা ছোৱালীক ঈশ্বৰক প্ৰেম কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ শিকায়। খ্ৰীষ্টীয় পৰিয়ালে একেলগে প্ৰাৰ্থনা কৰিব লাগে আৰু ঈশ্বৰৰ কাম কৰিব লাগে।